হিতোপদেশ 12 অধ্যায়। যিজনে অনুশাসন ভাল পায় তেওঁ জ্ঞানকো ভাল পায়, কিন্তু যিজনে অনুযোগ ঘীন কৰে তেওঁ নিবুধ। শুদ্ধ লোকে জিহুৱাৰ পৰা অনুগ্ৰহ পায়, কিন্তু যিজনে দুষ্ট কৰ্মৰ পৰিকল্পনা কৰে তেওঁক দোষাৰোপ কৰা হয়। কোনো লোক দুষ্টতাৰ দ্বাৰাই সংস্থাপিত নহয়, কিন্তু সত্যতা চলাজনৰ মূল লৰচৰ নহব। গুণৱতী ভাইজ্যা স্বামীৰ মুকুটৰ দৰে, কিন্তু লাজ দিওঁতাৰ মহিলাৰ অস্থি ক্ষয়কাৰী ৰোগ যেন হয়। সত্যতা চলাজনৰ পৰিকল্পনা ন্যায়, কিন্তু দুষ্ট লোকৰ উপদেশ প্ৰতাৰণাপূৰ্ণ। দুষ্ট লোকৰ কথাবোৰ ৰক্তপাত কৰিবলৈ খাপ দিয়াৰ দৰে হয়, কিন্তু ন্যায় কৰাসকলৰ কথাই তেওঁলোকক সুৰক্ষিত কৰে। দুষ্ট লোকক বিনষ্ট কৰা হয় আৰু তেওঁলোক নাইকিয়া হয়, কিন্তু যিসকল লোকে সত্যতাত চলে তেওঁলোকৰ ঘৰ স্থিৰে থাকে। মানুহে নিজৰ প্ৰজ্ঞা অনুসাৰে প্ৰশংসা পায়, কিন্তু কুটিল কাৰ্য কৰা লোক ঘৃণনীয় হয়। গুৰুত্বহীন পদত থকাতকৈ কেৱল দাস হোৱাই ভাল। খাবলৈ নাই কিন্তু নিজৰ গুৰুত্বক লৈ অহংকাৰ কৰে। যিজনে সত্যতাত চলে তেওঁ নিজৰ পশুৰ প্ৰয়োজনীয়তালৈ যত্ন কৰে, কিন্তু দুষ্ট লোকৰ সহানুভূতি নিষ্ঠুৰতাৰ যুক্ত। যিজনে নিজৰ মাটিত চহায় তেওঁ জোৰাওকৈ আহাৰ পায়, কিন্তু যিজনে মূল্যহীন অভিপ্ৰায়ৰ অনুগ্ৰামী হয় তেওঁ জ্ঞানশূন্য। দুষ্ট লোকে আনৰ পৰা চুৰ কৰা বস্তুৰ প্ৰতি পাপী লোকে আকাংক্ষা কৰে, কিন্তু সত্যতা চলাজনৰ ফল নিজৰ পৰাই আহে। পাপীজনক তেওঁ কুকথাই ফাণ্ডত পেলায়, কিন্তু সত্যতাত চলাজন সংকটৰ পৰা ৰক্ষা পায়। মানুহে নিজৰ কথাৰ ফলৰ দ্বাৰাই ভাল বিষয়ত পৰিপূৰ্ণ হয়, তেওঁ নিজৰ হাতেৰে কৰা কামৰ দ্বাৰাই পুৰস্কাৰ পায়। অজ্ঞানীৰ পথ তেওঁ নিজৰ দৃষ্টিৰ শুদ্ধ, কিন্তু জ্ঞানীজনে পৰামৰ্শ শুনে। অজ্ঞানীয়ে খন্তেকতে খং দেখুৱায়, কিন্তু যিজনে অপমান অৱজ্ঞা কৰে তেওঁ দূৰদৰ্শী হয়। যিজন সত্যবাদী তেওঁ ন্যায় কথা কয়, কিন্তু মিছা সাক্ষীয়ে মিছা কথাহে কয়। যিজনে বিবেচনা নকৰি তৎক্ষণাত কথা কয় তেওঁ তৰোৱালৰ আঘাতৰ দৰে, কিন্তু জ্ঞানী লোকৰ জিভাই সুস্থতা আনে। সত্যবাদী ওঠ চিৰকাললৈকে থাকে, কিন্তু মিছা কোৱা জিভা খন্তেকীয়া। কুকল্পনা কৰাসকলৰ মনত প্ৰতাৰণা থাকে, কিন্তু শান্তিৰ পৰামৰ্শ দিয়াসকলৰ আনন্দ হয়। সত্যতাত চলাজনলৈ কোনো ৰোগ নাহে, কিন্তু দুষ্ট লোক সমস্যাৰে পৰিপূৰ্ণ হয়। মিছা কোৱা ওঠ জিহুৱাৰ ঘিনলগীয়া, কিন্তু সত্য আচৰণ কৰাসকলে তেওঁক আনন্দিত কৰে। দূৰদৰ্শী লোকে জ্ঞান গুপুতে ৰাখে, কিন্তু অজ্ঞানীৰ মনে নিবুদ্ধিতা প্ৰকাশ কৰে। পৰিশ্ৰমীসকলৰ হাতে শাসন কৰিবলৈ পাব, কিন্তু এলেহুৱা লোকক বাধ্যতাৰে পৰিশ্ৰম কৰিব দিয়া হ'ব। মানুহৰ মনৰ দুঃচিন্তাই তেওঁ মূল্য কম কৰে, কিন্তু ভাল কথাই তেওঁক আনন্দিত কৰে। সত্যতাত চলাজন তেওঁৰ বন্ধুৰ পথ দৰ্শ হয়, কিন্তু দুষ্ট লোকৰ পথে তেওঁলোকক বিপথে নিয়ে। এলেহুৱাই নিজে ধৰা চিকাৰ নাৰান্ধে, কিন্তু পৰিশ্ৰমী লোকে মূল্যৱান সম্পত্তি লাভ কৰে। যিসকলে সজ পথত চলে তেওঁলোকে জীৱন পায়, আৰু এই পথত মৃত্যু নাই।